এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাত সামৰণি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ৰাজ্যৰ বিভিন্ন সমষ্টিত শাসক বিৰোধী তাৰকা প্ৰচাৰকৰ অংশগ্ৰহণ বিধানসভা নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ আজি বিশ্ব স্বাস্থ্য দিৱস আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি বিয়লি 5 বজাত সামৰণি পৰিব। ভোটগ্ৰহণ শেষ হোৱাৰ 48 ঘণ্টা পূৰ্বে কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞা 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 126 নম্বৰ ধাৰা অনুসৰি জাৰি কৰা হৈছে। এই সময়ছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা, ইলেক্ট্ৰনিক অথবা সামাজিক মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণভাৱে নিষিদ্ধ থাকিব। নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক মাধ্যমত মতামত, সমীক্ষা আৰু জৰীপৰ ফলাফলকে ধৰি নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তু প্ৰদৰ্শন কৰাটো বাধা আৰোপ কৰিছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমক এই নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। নিৰ্বাচন আয়োগে 9 এপ্ৰিলৰ দিনা ৰাজ্যখনৰ সকলো জনসাধাৰণকে নিৰ্ভয়ে ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে তৎপৰ হৈ পৰিছে। নিৰ্বাচনী প্ৰচাৰৰ সামৰণিৰ দিনা আজি জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে বৰাকত 3খন নিৰ্বাচনী সভাত অংশ ল'ব। তেওঁ পাথাৰকান্দি আৰু হাইলাকান্দি বিধানসভা সমষ্টিৰ 2খন নিৰ্বাচনী সভাৰ লগতে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আন এখন সভাত অংশ ল'ব। বিজেপি নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও আজি অসমত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিমৌৰ বালিখেৰ পথাৰত দলীয় প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলাব। ডঃ শৰ্মাই কাকজান ক্ৰীড়া সন্থাৰ খেলপথাৰত দুপৰীয়া আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অসম গণ পৰিষদ দলৰ তথা NDA সমৰ্থিত প্ৰাৰ্থী বিকাশ শইকীয়াৰ হৈ প্ৰচাৰ চলাব। তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজিত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত দলীয় প্ৰাৰ্থী ধীৰাজ গোৱালাৰ হৈ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব। বিয়লিৰ ভাগত দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মৃদুল কুমাৰ দত্তৰ হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰজান বাগান খেলপথাৰত আয়োজিত আন এখন নিৰ্বাচনী সভাত অংশ ল'ব। ইপিনে দিছপুৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ আজি কংগ্ৰেছ নেতা কানহায়া কুমাৰে প্ৰচাৰ চলাব। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা চৌহদৰ পৰা এই উদ্দেশ্যে এটা ৰোড শ্ব উলিওৱা হ'ব। বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কালি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বৰাকৰ 2খন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। সভাত দিয়া ভাষণত শ্ৰীখাৰ্গেই শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ কাম কাজৰ সমালোচনা কৰে।
अडानी जी को कब देना, ऐसा देना, ये सोचकर उन्होंने देने के लिए पूरी कोशिश की है। भाइयों, मैं एक ही बात आपके सामने रखना चाहता। अमित शाह आते हैं, बांग्लादेशी घुसपैठियों की बात करते हैं, घुसपैठियों को निकालते नहीं, पालते हैं, उनके नाम पर राजनीति करते हैं और 10 साल से दिल्ली और आसाम में इनकी सत्ता है पर ये घुसपैठियों को नहीं निकाल सके तो अब क्या करेंगे।
জিলাখনৰ বৰখলা বিধানসভা সমষ্টিৰ দলিত আয়োজিত নিৰ্বাচনী জনসভাত শ্ৰীখাৰ্গেৰ সৈতে জিতেন্দ্ৰ সিঙো উপস্থিত থাকে। দলৰ নেতা গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াইও কালি কেইবা ঠাইতো দলীয় প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰ চলায়। শ্ৰীগগৈয়ে লখিমপুৰ সমষ্টিৰ বগীনদী উন্নয়ন খণ্ডত দলীয় প্ৰাৰ্থী ঘন বুঢ়াগোহাঁইৰ হৈ প্ৰচাৰ চলায়। তেওঁ ধেমাজিত কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ হৈও প্ৰচাৰ সভাত অংশ লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজ্যৰ 3টা স্থানত প্ৰচাৰ চলায়। সভাত দিয়া ভাষণত তেওঁ দেশক বিকশিত আৰু আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে বিগত 10 বছৰত অসমত শান্তি আৰু উন্নয়নৰ পৰিৱেশে বিৰাজ কৰিছে।
आप मुझे बताइए, एक घुसपैठियों को निकालना चाहिए कि नहीं निकालना चाहिए? पूरी ताकत से बुलाइए, घुसपैठियों को निकालना चाहिए कि नहीं निकालना चाहिए? घुसपैठिए जाने चाहिए कि नहीं जाने चाहिए। कांग्रेस अवैध कब्जे के खिलाफ कार्रवाई का विरोध कर रही है। कांग्रेस असम में ऐसा कानून बनाने की बात कर रही है जिसके बाद घुसपैठिया शब्द बोलने वालों को भी जेल हो जाएगी। बताइए ऐसा कानून मंजूर है क्या आपको? कांग्रेस कानून में ही घुसपैठियों को पीड़ित घोषित कर देगी। और यहाँ की जो बहुसंख्यक मूल संतानें हैं, जनजातियां हैं, उन पर हमेशा जेल का खतरा मंडराता होगा।
কাছাৰ জিলাত কালি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বাহজাহান লস্কৰৰ হৈ পশ্চিমবংগৰ বৰহমপুৰৰ লোকসভাৰ সাংসদ ইউছুফ পাঠানে প্ৰচাৰ চলায়। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিত কালি ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰে প্ৰচাৰ চলায়। কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদে কালি শ্ৰীভূমি জিলাৰ ঠাকুৰডিগিৰ বজাৰত নিৰ্বাচনী সভাত অংশ লয়। তামোলপুৰ জিলাত কালি ইউ পি পি এলৰ এটা সমদল উলিওৱা হয়। ৰাজ্যিক বিজেপিৰ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ প্ৰচাৰ চলায়। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈয়ে শিৱসাগৰৰ পানবেচাত এখন জনসভাত অংশ লৈ প্ৰচাৰ চলায়। মাজুলী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে কালি জেংৰাইমুখৰ নিজা বাসগৃহত বিধানসভা নিৰ্বাচন সন্দৰ্ভত এখন আঠদপীয়া প্ৰতিজ্ঞা পত্ৰ মুকলি কৰে। তামোলপুৰ সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ সমৰ্থনত কালি বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে প্ৰচাৰ চলায়। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰি অহা সমষ্টি অৱলোকনত আজি শুনক মধ্য গুৱাহাটী সমষ্টিৰ নিৰ্বাচনী অৱলোকন।
কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ মধ্য গুৱাহাটী সমষ্টি অহা ন এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে এইবাৰ এই সমষ্টিটোৰ পৰা মুঠ সাতগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই সাতগৰাকী প্ৰাৰ্থী হৈছে বিজেপিৰ বিজয় কুমাৰ গুপ্তা, অসম জাতীয় পৰিষদৰ কুংকী চৌধুৰী, আম আদমী পাৰ্টীৰ অনুৰাপা ডেকা ৰজা, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ বিপুল দেৱনাথ, তৃণমূল কংগ্ৰেছৰ অভিজিৎ মজুমদাৰ, নিৰ্দলীয় প্ৰবীণজ্যোতি কলিতা আৰু অচ্যুত কলিতা। সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত নৱগঠিত মধ্য গুৱাহাটী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 191,798গৰাকী। ইয়াৰ ভিতৰত 91,398জন পুৰুষ ভোটাৰ, 145গৰাকী মহিলা আৰু 4জন তৃতীয় লিংগৰ ভোটদাতা আছে। সমষ্টিটোত এইবাৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 218টা। ইয়াৰ ভিতৰত আদৰ্শ ভোটকেন্দ্ৰ এটা আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ 39টা। মধ্য গুৱাহাটী সমষ্টিত প্ৰাৰ্থীসকলৰ মাজত প্ৰচাৰ অভিযান তুংগত উঠিছে। প্ৰাৰ্থীসকলে সমষ্টিটোৰ চুকে কোণে গৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতৃত্বই নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিটোত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও বিজেপি নেতাই বিজয় কুমাৰ গুপ্তাৰ হৈ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাইছে। ইয়াৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কুংকী চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। মধ্য গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তা আৰু বিৰোধী ঐক্যৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাজৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হ'ব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। বিজয় কুমাৰ গুপ্তা হৈছে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা। দীৰ্ঘ সময় ধৰি আগবঢ়োৱা সেৱাৰ সূত্ৰে বিজয় কুমাৰ গুপ্তাই শেষ মুহূৰ্তত টিকট লাভ কৰিছিল। ইয়াৰ বিপৰীতে কুংকী চৌধুৰীক সমষ্টিটোত অসম জাতীয় পৰিষদে বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। ৰাজনীতিৰ পথাৰত একেবাৰেই নতুন কুংকী চৌধুৰীয়ে ইতিমধ্যেই সমষ্টিটোৰ চুকে কোণে প্ৰচাৰ অভিযান চলাই আছে। অনুৰূপ ধৰণে আন আন প্ৰাৰ্থীসকলেও বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষচপাৰ চেষ্টা চলাইছে। সমষ্টিৰ অৱলোকনত আজি গুৱাহাটী মহানগৰৰ সংবাদদাতা হেমন্ত বৰাৰ সৈতে মই মঞ্জিত গগৈ।
বিধানসভা নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। কাৰ্বি আংলং জিলাৰ ডিফুত কালি নিৰ্বাচনৰ বিশেষ পৰ্যবেক্ষক মঞ্জিত সিং আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে জিলাখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কোৰ্ডিয়ে কালি বকুলৰ ডিব্ৰুগড় পলিটেকনিকত জিলাখনৰ ছটা বিধানসভা সমষ্টিৰ বাবে স্থাপন কৰা ষ্ট্ৰংৰুম পৰিদৰ্শন কৰে। তেওঁ ভোটদানৰ দিনটোৰ বাবে নিৰাপত্তা ব্যৱস্থাৰ লগতে আন দিশসমূহৰো বুজ লয়। যোৰহাট জিলাত কালি আয়ুক্ত জয় শিৱানীয়ে স্থানীয় কছাৰী মৈদাম পৰিদৰ্শন কৰি নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। শ্ৰীভূমি জিলা প্ৰশাসনেও ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। কামৰূপ জিলা প্ৰশাসনে ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি আজি বিয়লি 5 বজাৰ পৰা 9 এপ্ৰিলৰ বিয়লি 5 বজালৈ সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। জিলা প্ৰশাসনসমূহে এই সময়ছোৱাত সুৰাপান আৰু বিক্ৰী তথা মজুতকৰণ নিষিদ্ধ কৰিছে। তদুপৰি 4 মেৰ ভোটগণনাৰ দিনাও ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত কোনো লোকে ব্যক্তিগতভাৱে সুৰা মজুত কৰি ৰাখিলে 1951চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব। আজি বিশ্ব স্বাস্থ্য দিবস। প্ৰতি বছৰে 7 এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য দিবস ৰূপে পালন কৰি আহিছে। এই বছৰ এই দিৱসৰ মূল বাণী হৈছে টুগেডাৰ ফৰ হেলথ ষ্টেণ্ড উইথ ছায়েন্স। এইখিনিতে লৈছো কণ্টেক্ট বাণিজ্যিক বিৰতি।
আমি ভোট কিয় দিব লাগে?
ভোট আমি দিব লাগে কারণ এয়া আমাৰ অধিকাৰ।
ভোট আমি দিব লাগে কারণ আমাক লাগে আমাৰ উন্নয়ন।
ভোট আমি দিব লাগে কারণ গণতন্ত্র রক্ষা করার দায়িত্ব আমাৰ।
আমাৰ তৰ্জনী আঙুলিৰ শক্তিৰ সঠিক ব্যৱহাৰ কৰাটো আমাৰ প্ৰতিজন নাগৰিকৰে দায়িত্ব। ভোটাধিকাৰ হৈছে আমাৰ সংবিধানে আমাক প্ৰদান কৰা আটাইতকৈ শক্তিশালী অধিকাৰ যি গণতন্ত্ৰক সুনিশ্চিত কৰে। সেয়ে অহা 9 এপ্ৰিলত আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নাপাহৰিব। আপোনাৰ এপিক কাৰ্ড বা ইয়াৰে যিকোনো এখন পৰিচয় পত্ৰ, আধাৰ কাৰ্ড, MG NREGA জব কাৰ্ড, বেংক ডাকঘৰৰ ফটোযুক্ত পাছবুক, আয়ুষ্মান ভাৰত হেলথ ইঞ্চুৰেঞ্চ স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, NPR স্মাৰ্ট কাৰ্ড, ভাৰতীয় পাছপোৰ্ট, ফটোযুক্ত পেঞ্চন নথি, চৰকাৰী PSU বা পাব্লিক লিমিটেড কোম্পানীয়ে কৰ্মচাৰীক দিয়া পৰিচয় পত্ৰ, সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ইউনিক ডিজেবিলিটি ID কাৰ্ড লগত লৈ আপোনাৰ ভোট কেন্দ্ৰত ভোটদান কৰক আৰু অসম বিধানসভা নিৰ্বাচন 2026ত অংশ লওক।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ BJP চৰকাৰ। 10 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী সাহায্য। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানে আনিব নতুন সম্ভাৱনা। ৰাইজৰ আকাংক্ষা BJPৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি BJPক জয়যুক্ত কৰোৱা হওক। বিকশিত অসমৰ বাবে সংকল্পবদ্ধ BJP চৰকাৰ। প্ৰতিটো খিলঞ্জীয়া পৰিয়ালে লাভ কৰিব ভূমিপট্টা। জাতি মাটি ভেটি ৰক্ষাৰ বাবে BJP চৰকাৰৰ সাহসী পদক্ষেপ। ৰাইজৰ আকাংক্ষা BJPৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি BJPক জয়যুক্ত কৰোৱা হওক।
IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বৰ্তমান ৰাজস্থান ৰয়েলছ পইণ্ট তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছ ষষ্ঠ স্থানত আছে। ইফালে কলকাতাৰ ইডেন গাৰ্ডেনছত কলকাতা নাইট ৰাইডাৰ্ছ আৰু পাঞ্জাব কিংছৰ মাজত কালি নিশা অনুষ্ঠিত খেলখন বৰষুণৰ বাবে আধাতে সামৰিবলগীয়া হয়। এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত নিৰ্বাচন কেন্দ্ৰিক বিভিন্ন বা বাতৰিয়ে শিৰোনাম দখল কৰিছে। কংগ্ৰেছ নেতা পৱন খেৰাই উত্থাপন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অবৈধ পাছপৰ্ট আৰু সম্পত্তিৰ তথ্য লুকোৱাৰ অভিযোগক নস্যাত কৰি কালি সংবাদমেলত স্পষ্টীকৰণ দিয়া বাতৰিটো আটাইকেইখন কাকতৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। আমাৰ অসম, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, দৈনিক অসম আদি কাকতে এই বাতৰিটোক ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। বৰপেটা ৰোড, হোজাই আৰু মৰাণত কালি দেশৰ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে 3খন বিশাল জনসভা সম্বোধন কৰি বিৰোধীক চোকা সমালোচনা কৰা বাতৰিটোক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি চেণ্টিনেল আৰু দি আছাম ট্ৰিবিউন কাকততো প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাতৰিটোৱে ঘাই বাতৰিৰ স্থান দখল কৰিছে। মুখ্যমন্ত্ৰী আৰু ৰিণিকী ভূঞা শৰ্মাই কংগ্ৰেছৰ সকলো অভিযোগক কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে জালিয়াতি কৰা বুলি নস্যাত কৰিছে যদিও কংগ্ৰেছে দেশৰ নিৰ্বাচন আয়োগ আৰু বিধি বলবৎকাৰী সংস্থাক অভিযোগ দাখিল কৰিছে। দৈনিক অগ্ৰদূত আৰু আমাৰ অসম কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। অসমীয়া প্ৰতিদিন কাকতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে ৰাইজৰ দলে উত্থাপন কৰা লুণ্ঠনৰ অভিযোগৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম ৰাইজৰ দলৰ বিস্ফোৰণ, AIDF বিধায়কেৰে মিলি দিলীপ শইকীয়াৰ ভয়াৱহ লুণ্ঠন, বিজেপিৰ তদন্ত প্ৰতিবেদনত পৃষ্ঠাই পৃষ্ঠাই উন্মোচিত বৃহৎ কেলেংকাৰী। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰি মাজলৈ।
বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাত সামৰণি। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ৰাজ্যৰ বিভিন্ন সমষ্টিত শাসক বিৰোধীৰ তাৰকা প্ৰচাৰকৰ অংশগ্ৰহণ। বিধানসভা নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ। আজি বিশ্ব স্বাস্থ্য দিৱস আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।